এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। ৰাজ্যজুৰি ৰঙালীৰ উৎসাহ অব্যাহত আছে। অসমবাসীয়ে আজি সাতদিনীয়া ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন কৰিব। ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি সাত বিহুৰ অন্যতম হ'ল তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশালৰ গুৰুত্বক অনুধাৱনেৰে ৰঙালী বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু পালন কৰি অহা হৈছে। কাইলৈ নাঙল বিহু, পৰহিলৈ জীয়ৰী বা চেনেহী বিহু আৰু দেওবাৰে চেৰা বিহু পালন কৰা হ'ব। অৱশ্যে ঠাইবিশেষে সাতদিনীয়া বিহুৰ প্ৰতিটো দিনৰে নামৰ ক্ষেত্ৰত কিছু বৈসাদৃশ্য আছে। সাতদিনীয়া বিহুৰ শেষৰটো দিনত বিভিন্ন অঞ্চলত বিহু ভঙা উৎসৱ, পাৰতোলা বা ফথেলি পালন কৰা হ'ব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা মঞ্চ বিহু অনুষ্ঠানসমূহত হুঁচৰি, বিহু নাচ, লোককৃষ্টিৰ বিভিন্ন অনুষ্ঠানৰ লগতে জনপ্ৰিয় সংগীত শিল্পীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকৰ সমাগম হৈছে। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং জিলা ভ্ৰমণ কৰিব। এই দুদিনীয়া ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী কাৰ্বি আংলং ভ্ৰমণসূচীত মুঠ 10,482.65 লাখ টকাৰ প্ৰকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰা হ'ব। পুৱাৰ ভাগত ডিফুৰ তাৰালাংছত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাপি অতিথিশালাত 2021 চনৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা কাৰ্বি আংলঙৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাত মিলিত হ'ব। দিনৰ ভাগত তেওঁ ডিফুত প্ৰথমজন কাৰ্বি ৰজাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। ডিফুৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ মাজত সামগ্ৰী বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ছোৱাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে পৰিষদৰ কেইবাজনো পাৰিষদে সংগ দিব। ডিফুত সুদাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি উন্মোচন আৰু এটা সামূহিক ভ্ৰমণো তেওঁ উদ্বোধন কৰিব। সন্ধিয়াৰ ভাগলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াৰ সৈতে এক আলোচনাত মিলিত হ'ব। নিশা তাৰালাংছ অনুষ্ঠিত হ'বলগীয়া এক সাংস্কৃতিক অনুষ্ঠানতো মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰাৰ কথা। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। বিয়লি 3 বজাত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পাছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাৰ্থীসকলে নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে। জিলা আয়ুক্তসকলে ভিন ভিন স্থানত স্থাপন হ'বলগীয়া ষ্ট্ৰং ৰুম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বিভিন্ন দিশ তথা কাম কাজৰ বুজ লৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে পৰৱৰ্তী 15 দিনৰ ভিতৰত সমগ্ৰ দেশতে টোলগেট ব্যৱস্থাৰ পৰিৱৰ্তে নতুন GNSS ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। গ্ল'বেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেমৰ অধীনত যান বাহনসমূহত এটা যতন সংযোগ কৰিব লাগিব আৰু এই যতনৰ পৰাই উপগ্ৰহৰ জৰিয়তে সংশ্লিষ্ট যান বাহনৰ অৱস্থিতি ঠাৱৰ কৰা হ'ব। এই নতুন ব্যৱস্থাত কোনো এখন যান বাহন টোলযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে 20 কিলোমিটাৰ অতিক্ৰম কৰাৰ পাছতে টোল ভৰিব লাগিব। এই নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত টোলগেটত যান বাহনৰ সময় অপচয় কিছু হ্ৰাস পাব বুলি আশা কৰা হৈছে। লখিমপুৰৰ তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সৌজন্যত আয়োজন কৰা সাহিত্য চৰ্চা অনুষ্ঠানত সাহিত্য সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিহু সংস্কৃতিৰ গৱেষক ইছমাইল হুছেইনে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিহুৰ ঐতিহ্য, সংস্কৃতি, পৰম্পৰা আদি বিষয়ত বক্তব্য আগবঢ়ায়। অনাতাঁৰ নাটক আৰু গ্ৰাম্য সমাজ জীৱন বিষয়ত নাট্যকাৰ ভৱ পূজাৰীয়ে বক্তৃতা দিয়ে। এই অনুষ্ঠানতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক ছুপাৰ অভাৰত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি অভিষেক পৰেলৰ 49 আৰু KL ৰাহুলৰ 38 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 188 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থানেও নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 188 ৰাণ সংগ্ৰহ কৰে। দুয়োটা দলৰ স্কৰ সমান হোৱাত ছুপাৰ অভাৰৰ সহায় ল'বলগীয়া হয়। ছুপাৰ অভাৰত ৰাজস্থান ৰয়েলছে 11 ৰাণ কৰে। দিল্লী কেপিটেলছে 2টা বল খেলিবলৈ বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।